ea Akashvani. বাতৰি সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অপাৰেচন সিন্দুৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিশালী ৰাজনৈতিক ইচ্ছা শক্তি, চোৰাংচোৱা সংস্থাৰ নিৰ্ভুল তথ্য আৰু তিনিওটা সশস্ত্ৰ বাহিনীৰ অব্যৰ্থ আক্ৰমণাত্মক ক্ষমতাৰ অনন্য প্ৰতীক বুলি কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। নেপালৰ ধবজাবাহী বহুখণ্ডীয় আলোচনাৰ মঞ্চ সাগৰমাথা সংবাদ কালিৰে পৰা অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি চলিত বিত্তীয় বৰ্ষত 6.3% মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰে ভাৰত বিশ্বৰ দ্ৰুততম বিকাশশীল গুৰুত্বপূৰ্ণ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। বিশিষ্ট লেখক ছলমান ৰুছদিক 2022 চনৰ নিউয়ৰ্কৰ এটা সাংস্কৃতিক অনুষ্ঠানত চুৰিৰে আক্ৰমণ কৰা হাদি মাতাৰ নামৰ লোকজনক 25 বছৰৰ কাৰাদণ্ড বিহা হৈছে আৰু এসপ্তাহৰ বিৰতিৰ পাছত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ খেলসমূহ আজিৰে পৰা পুনৰ অনুষ্ঠিত হ'ব। অপাৰেচন সিন্দুৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিশালী ৰাজনৈতিক ইচ্ছা, চোৰাংচোৱা সংস্থাৰ নিৰ্ভুল তথ্য আৰু তিনিওটা সশস্ত্ৰ বাহিনীৰ অব্যৰ্থ আক্ৰমণাত্মক ক্ষমতাৰ অনন্য প্ৰতীক। নতুন দিল্লীত কালি চোৰাংচোৱা তথ্য বিনিময়ৰ নতুন বহুপাক্ষিক সংস্থা উদ্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এইদৰে কয়। তেওঁ কয় যে ভাৰত ইয়াৰ তিনিওটা সশস্ত্ৰ বাহিনী, সীমান্ত সুৰক্ষা বাহিনী আৰু সকলো নিৰাপত্তা সংস্থাক লৈ গৌৰৱান্বিত। শ্ৰীশ্বাহে শেহতীয়াকৈ ছত্তীশগড় তেলেংগানা সীমান্তৰ কাৰেগাট্টালু পাহাৰত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ নক্সাল বিৰোধী অভিযানৰ কথা উল্লেখ কৰি কয় যে নক্সালৰ বিৰুদ্ধে এনে ঐতিহাসিক অভিযানসমূহে দেশৰ নিৰাপত্তা বাহিনীসমূহৰ মাজৰ সহযোগিতাকে প্ৰতিফলিত কৰে। এনেধৰণৰ সহযোগিতা অপাৰেচন সিন্দুৰৰ সময়তো দেখিবলৈ পোৱা গৈছিল বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। তেওঁ কয় যে নতুনকৈ স্থাপন কৰা বহুপাক্ষিক সংস্থা কেন্দ্ৰটোৱে ৰাষ্ট্ৰীয় সুৰক্ষা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰি সকলো সংস্থাৰ মাজত সমন্বয় ৰক্ষাৰে এখন বিৰামহীন আৰু সংহত মঞ্চ প্ৰদান কৰিব। নেপালৰ ধবজাবাহী বহুখণ্ডীয় আলোচনাৰ মঞ্চ সাগৰমাথা সংবাদ কালিৰে পৰা অনুষ্ঠিত হৈছে। তিনিদিনীয়া এই কাৰ্যসূচীত নেপালৰ প্ৰধানমন্ত্ৰী KP শৰ্মা অলি, বিদেশ মন্ত্ৰী ডঃ আৰ্জু ৰাণা দেউবা, চীনৰ নেশ্যনেল পিপুল্ছ কংগ্ৰেছৰ জিয়াও জি, ভাৰতীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, জলবায়ু পৰিৱৰ্তন সন্মিলন COP29ৰ অধ্যক্ষ আৰু আজাৰবাইজানৰ পৰিৱেশ মন্ত্ৰী মুখতাৰ বাবায়েভৰ লগতে অন্যান্য প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী KP শৰ্মা অলিয়ে সাগৰমাথা সংবাদৰ ইতিবাচক বাৰ্তা প্ৰচাৰৰ উদ্দেশ্যে আজাৰবাইজানৰ ৰাষ্ট্ৰপতি আৰু COP29ৰ অধ্যক্ষ মুখতাৰ বাবায়েভৰ প্ৰতিনিধিসকলক তৃতীয় ৰাষ্ট্ৰীয় দৃঢ় সংকল্প অৱদান NDC-3 অৰ্পণ কৰে। COP29ৰ অধীনৰ পেৰিছ জলবায়ু চুক্তিৰ আধাৰত পৰিৱেশ আৰু বন মন্ত্ৰালয়ে NDC-ৰ খচৰা প্ৰস্তুত কৰি উলিয়াইছে। নেপালে 2035 চন পৰ্যন্ত সামৰিক স্থায়ী লক্ষ্য, ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সম্পদ, স্থানীয় পৰ্যায়লৈকে জলবায়ু কাৰ্যব্যৱস্থা ৰূপায়ণৰ পৰিকল্পনাৰ দিশসমূহ অন্তৰ্ভুক্ত কৰি এই খচৰা প্ৰস্তুত কৰিছে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছে এটা ভিডিঅ' বাৰ্তাত কয় যে তৃতীয় বিশ্বৰ দেশসমূহ জলবায়ু পৰিৱৰ্তনৰ কাৰণ নহয়, কিন্তু তেওঁলোকে ইয়াৰ প্ৰভাৱসমূহৰ সৈতে যুঁজি আছে। সন্মিলনত ভাষণ দি ভাৰতৰ পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে জলবায়ু পৰিৱৰ্তন কাৰ্যব্যৱস্থা আৰু হিমালয় তথা অন্যান্য পৰ্বত পৰিৱেশতন্ত্ৰ সুৰক্ষিত কৰাৰ উদ্দেশ্যে সহযোগিতাৰে কাম কৰাৰ প্ৰয়োজন সন্দৰ্ভত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে আলোচনা কৰে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কালি নেপালৰ ৰাজধানী কাঠমাণ্ডুত সাগৰমাথা সংবাদ আলোচনাৰ সুযোগতে দেশখনৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী আইন বাহাদুৰ শ্বাহি ঠাকুৰীৰ সৈতে এখন বৈঠকত মিলিত হয়। সাগৰমাথা সংবাদৰ প্ৰথম সংস্কৰণত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মন্ত্ৰীগৰাকী 15 মে'ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে নেপাললৈ গৈছে। কালিৰ এই বৈঠকৰ সময়ত দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক আৰু আঞ্চলিক উদ্যমসমূহৰ প্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে সহযোগিতাৰ ন ন সুযোগ সন্দৰ্ভত আলোচনা কৰে। শ্ৰীযাদৱে নেপালৰ বিদেশ মন্ত্ৰী ডঃ আৰ্জু ৰাণা দেউবাকো সাক্ষাৎ কৰে। তেওঁলোকে পৰিৱেশ খণ্ডত ভাৰত আৰু নেপালৰ সহযোগিতা অধিক শক্তিশালী কৰাৰ সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশখনৰ প্ৰধানমন্ত্ৰী KP অলিকো সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই ভাৰত আৰু নেপালৰ মাজৰ ঐতিহাসিক, সাংস্কৃতিক আৰু সভ্যতাৰ ভিত্তিত আধাৰিত বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বিষয়ে আলোকপাত কৰে। তেওঁলোকে লগতে পৰিৱেশ সংৰক্ষণৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰত দেশ দুখনৰ মাজৰ সহযোগিতা শক্তিশালী কৰাৰ সন্দৰ্ভতো আলোচনা কৰে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহে আজি গুজরাটের গান্ধীনগর 708 কোটি টাকা ব্যয় সাপেক্ষ কেবাটাও প্রকল্পের উদ্বোধন তথা আধারশিলা স্থাপন করব। এই প্রকল্পসমূহের ভিতর গান্ধীনগর পৌর নিগম, গান্ধীনগর নগর উন্নয়ন প্রাধিকরণ আর গান্ধীনগর জেলা প্রশাসনের কেবাটাও প্রকল্প আছে। শ্রীশাহে ভাবুলত নবনির্মিত প্রাথমিক স্বাস্থ্যকেন্দ্র, পেথাপুরের প্রাথমিক স্বাস্থ্যকেন্দ্র আর নতুনক বিকশাতলা কোলবারা হ্রদও মুক্তি করব। এই কার্যসূচীর সময় গৃহমন্ত্রীগী ডাক বিভাগের বিভিন্ন আঁচনি হিতাধিকারী লাভসমূহ বিতরণ করার এখন জনসভাতেও ভাষণ দিব। রাষ্ট্রসংঘর প্রতিবেদন অনুসরি চলিত বিত্তীয় বর্ষত 6.3% মুঠ ঘরুয়া উৎপাদন বৃদ্ধিরে ভারত বিশ্বর দ্রুততম বিকাশশীল গুরুত্বপূর্ণ অর্থনীতি হিসাবে পরিগণিত হয়েছে। ভারতের বিকাশের এই ধারা আনুমানিক 6.4% হারত 2026 চন পর্যন্ত অব্যাহত থাকিব বলে আশা করা হয়েছে। বিশিষ্ট লেখক সলমান রুশদিক 2022 চনত নিউইয়র্কের একটা সাংস্কৃতিক অনুষ্ঠানত চুরিতে আক্রমণ করা হাদি মাতার নামের আমেরিকান লেবানিজ লোকজনক 25 বছরের কারাদণ্ড বিহা হয়েছে। 27 বছরীয় যুবকজনক রুশদির হত্যার চেষ্টা চলার অপরাধত এই শাস্তি বিহা হয়। এই আক্রমণত লেখকগুলির একটা চকু ঘূনিয়া হয়। যুবকজনক সাংস্কৃতিক অনুষ্ঠানটির আয়োজকক অপদস্থ করার অভিযোগ অতিরিক্ত 7 বছরের কারাদণ্ড বিহা হয়। হাদি মাতার বিরুদ্ধে বর্তমানেও কেবাটাও সন্ত্রাসবাদী গোচর চলি আছে, যুসমূহর রায়দানত যাবজ্জীবন কারাদণ্ড হব পারে। সংস্কৃতি মন্ত্রালয়ে দেশের সাহসী বীরজন সকলের সন্মানার্থে এখন রাষ্ট্র এটা হৃদস্পন্দন শীর্ষক বিশেষ পদক্ষেপ আরম্ভ করেছে। একতা, স্বদেশপ্রেম আর জাতীয় পতাকার প্রতি শ্রদ্ধার ভাবনাক অধিক উজ্জীবিত করে ডিজিটাল প্লেটফর্মসমূহ এই এখন রাষ্ট্র এটা হৃদস্পন্দন স্লোগান ব্যাপকভাবে প্রচার করা হয়েছে। ইতিমধ্যে সমগ্র দেশতে এই অভিযান আরম্ভ হয়েছে। বিগত 48 ঘণ্টাত সংস্কৃতি মন্ত্রালয়ের অধীনের 43টা প্রতিষ্ঠানে অতি উৎসাহে আর সংহতভাবে এই অভিযানত অংশ লৈছে। মন্ত্রালয়ে কয় যে গুরুত্বপূর্ণ সাংস্কৃতিক প্রতিষ্ঠান আর ঐতিহ্য ক্ষেত্রসমূহক ত্রিরঙ্গ পতাকার রঙে সজাই তোলা হয়েছে। ভারতীয় পুরাতত্ব সমীক্ষার নিরীক্ষণত সমগ্র দেশের 60টারও অধিক ঐতিহ্য ক্ষেত্র ত্রিরঙ্গরে সজাই তোলা হয়েছে। এসপ্তাহের বিরতির পাছত IPL ক্রিকেট প্রতিযোগিতার খেলসমূহ আজির পুনের অনুষ্ঠিত হব। আজি চেন্নাইর এম চিন্নস্বামী স্টেডিয়ামত হবলগা এখন খেলত রয়্যাল চ্যালেঞ্জার্স বেঙ্গালুরু কলকাতা নাইট রাইডার্সের সম্মুখীন হব। খেলখন সন্ধ্যা 7:30 বজাত আরম্ভ হব। ইয়ার পূর্বে যা 9 মে ভারত আর পাকিস্তানের মাজের বর্ধিত উত্তেজনার পরিপ্রেক্ষিতত IPL খেলসমূহ সাময়িকভাবে স্থগিত রাখা হয়েছিল। বিসিসিআই তেতিয়াই একটা নতুন নির্দেশনার জড়িয়ে মোহালি আর ধরমশালাত এই প্রতিযোগিতার পরবর্তী কোনো খেল অনুষ্ঠিত নহয় বলে প্রকাশ করেছিল। 25 মেত হবলগা ফাইনাল খেলখন 3 জুনত অনুষ্ঠিত হব। ফাইনাল খেলর স্থান পরবর্তী সময় ঘোষণা করা হব। ভারতীয় ক্রিকেট নিয়ন্ত্রণ পরিষদ বিসিসিআই অহা 30 মের হবলগা ইংল্যান্ড ভ্রমণের ভারতীয় এই দলটো ঘোষণা করেছে। পরিষদে অভিমন্যু ঈশ্বরণক অধিনায়ক আর ধ্রুব জুরাইলক সহ অধিনায়ক হিসাবে বাছনি করেছে। ইয়ার করুণ নায়ারকও এই দলত স্থান দিয়া হয়েছে। ইপিনে শুভম গিল আর সাই সুদর্শনে দ্বিতীয় খেলের পূর্বে দলট যোগদান করব। 19 বছর অনুর্ধর সাফ চ্যাম্পিয়নশিপত ভারতীয় ফুটবল দলট ফাইনেলত প্রবেশ করেছে। অরুণাচল প্রদেশের UPR গোল্ডেন জুবিলি স্টেডিয়ামত অনুষ্ঠিত সেমি ফাইনেলত ভারতীয় দলটে মালদ্বীপক 3-0 গোলের ব্যবধানত পরাস্ত করে ফাইনেলত প্রবেশ করেছে। দলের হয়ে ডেনি মেইটে, লাইস্ট্রাম, উমাং ডুডুম আর প্রশান্ত জোজোই এটাক গোল দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰুৱাই পঢ়ি দিছো। অপাৰেচন সিন্দুৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিশালী ৰাজনৈতিক ইচ্ছাশক্তি, চোৰাংচ সংস্থাৰ নিৰ্ভুল তথ্য আৰু 3টা সশস্ত্ৰ বাহিনীৰ অব্যৰ্থ আক্ৰমণাত্মক ক্ষমতাৰ অনন্য প্ৰতীক বুলি কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি চলিত বিত্তীয় বৰ্ষত 6.3% মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰে ভাৰত বিশ্বৰ দ্ৰুততম বিকাশশীল গুৰুত্বপূৰ্ণ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। বিশিষ্ট লেখক সলমান রুশদিক 2022 চনের নিউইয়র্কের একটা সাংস্কৃতিক অনুষ্ঠানত চুরিরে আক্রমণ করা হাদি মাতার নামের লোকজনক 25 বছরের কারাদণ্ড বিহা হয়েছে। আর এসপ্তাহের বিরতির পাছত IPL ক্রিকেট প্রতিযোগিতার খেলসমূহ আজির পুনের অনুষ্ঠিত হব। এতিয়া বাতৰি ইমানেই, পরবর্তী বাতৰি 7:55 শুনবলৈ পাব। অনুষ্ঠানটি আগবাইছে সমুজ্জ্বল দত্তর, প্রযোজনা কার্তিক সূত্রধরৰ।